طه،
طه.
ما أنزلنا عليك القرآن لتشقى.
তোমার দুঃখ কষ্ট পতিত করি বলোই আমি তোমার প্রতি কোরআন অবতীর্ণ করা নাই।
ইল্লা তাযকিরাতাল লিমান ইখশা,
বরং যে আল্লাহ ভয় করে তার বাবে উপদেশ স্বরূপে অবতীর্ণ করিছো।
তানজিলাম মিম্মান খালাকাল আরদ ওয়াস সামাওয়াতিল উলা,
এইখন তেওঁৰ ফালৰ পৰা অবতীর্ণ যিজনে পৃথিৱী আৰু সূৰ্য আকাশসমূহ সৃষ্টি কৰিছে।
আর-রহমানু আলাল আরশি ইস্তাওয়া,
পরম করুণাময় রহমান আরশের উপরত উঠিছে।
লাহু মা ফিস সামাওয়াতি ওয়া মা ফিল আরদি ওয়া মা বাইনহুমা ওয়া মা তাহতাস সারা,
আকাশসমূহ পৃথিবী আর এই দুয়ের মাঝে যি যি আছে লগতে ভূগর্ভত যি আছে সে সকলো তেওঁরেই।
وَإِن تَجْهَرْ بِالْقَوْلِ فَإِنَّهُ يَعْلَمُ السِّرَّ وَأَخْفَى,
আর যদি তুমি উচ্চ কণ্ঠ কথা কোয়া যদিও ইয়ার কোনো প্রয়োজন নাই তেন্তে জানি থোয়া তেওঁ গোপন আর অব্যক্ত সকলো বিষয়ে অবগত।
আল্লাহু লা ইলাহা ইল্লা হুয়া লাহুল আসমাউল হুসনা,
আল্লাহর বাহিরে আন কোন সত্য উপাস্য নাই, সুন্দর নাম হমু কেবল তেওঁরই।
ওয়াহাল আতাকা হাদিসু মূসা,
আর মূসার বৃত্তান্ত তোমার ওচরে আহি পাইছে না?
ইজ রআ নারান ফাকালা লি আহলিহিম কুসু ইন্নী আনাসতু নারান লাআল্লি আতিকুম মিনহা বিকবাসিন আও আজিদু আলান নারি হুদা,
তেওঁ যেতিয়া জুই দেখা পালে তেতিয়া তেওঁ নিজৰ পৰিয়ালবৰ্গক ক'লে তোমালোকে অপেক্ষা কৰা, নিশ্চয় মই জুই দেখা পাইছো, আশা কৰো মই তোমালোকৰ বাবে তাৰ পৰা অলপ জ্বলন্ত এঙাৰ আনিব পাৰিম, নাইবা জুইৰ ওচৰত কোনো পথ নিৰ্দেশ পাব পাৰোঁ। যেতিয়া তেওঁ জুইৰ ওচৰ আহি পালে তেতিয়া তেওঁক আহ্বান কৰা হ'ল, হে মূছা
انا ربك فاخلع نعليك انك بالوادي المقدس طوى,
নিশ্চয় ময় হৈছে তোমার প্রতিপালক, এতেকে তোমার জুতাজোর খুলি লওয়া কারণ তুমি এতিয়া পবিত্র তোয়া উপত্যকাত আছা।
وانا اخترتك فاستمع لما يوحى,
আর মই তোমাক মনোনীত কৰিছো এতেকে যি ওহী প্রেরণ করা হয় হে মনোযোগ সহকারে শুনা।
إنني أنا الله لا إله إلا أنا فاعبدني وأقم الصلاة لذكري,
নিশ্চয় মই আল্লাহ, মোৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, এতেকে কেৱল মোৰে ইবাদত কৰা আৰু মোৰ স্মৰণাৰ্থে চালাত কায়েম কৰা।
إن الساعة آتية أكاد أخفيها لتجزى كل نفس بما تسعى,
নিশ্চয় কিয়ামত অবশ্যম্ভাবী, মই এটু গোপন রাখিব বিচাৰো যাতে প্রত্যেককে নিজ নিজ চেষ্টা সাধনা অনুযায়ী প্রতিদান দিব পৰা যায়।
فلا يصدنك عنها من لا يؤمن بها واتبع هواه فتردى,
এতেকে যি ব্যক্তিয়ে কিয়ামতৰ প্ৰতি ইমান পোষণ নকৰে আৰু নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে সি যেন তোমাক ইয়াৰ প্ৰতি ইমান আনিবলৈ বিৰত ৰাখিব নোৱাৰে, অন্যথা তুমি ধ্বংস হৈ যাবা।
ওয়ামা তিলকা বিয়ামিনিকা ইয়া মূসা,
আৰু হে মূসা তোমাৰ সোঁ হাতত সেইডাল কি?
ক্বালা হিয়া আছায়া আতাৱাক্কাউ আলাইহা ওয়া আহুশ্শু বিহা আলা গনামি ওয়া লিয়া ফীহা মাআরিবু উখরা,
তেওঁ ক'লে এইডাল হৈছে মোৰ লাখুটি, ইয়াৰ ওপৰত মই ভৰ দিওঁ আৰু ইয়াৰ দ্বাৰা মই মোৰ ছাগলীবোৰৰ বাবে গছৰ পাত সৰাওঁ, লগতে এইডাল মোৰ অন্যান্য কামতো আহে। আল্লাহে ক'লে হে মূছা তুমি এইডাল মাটিত নিক্ষেপ কৰাচোন। তাৰপিছত তেওঁ সেই লাখুটিডাল নিক্ষেপ কৰিলে লগে লগে সেয়ে এডাল সাপ হৈ দৌৰিবলৈ ধৰিলে।
قال خذها ولا تخف سنعيدها سيرتها الاولى
الله কলে তুমি ইয়াক ধৰা ভয় নকৰিবা আমি ইয়াক ইয়াৰ আগৰ অৱস্থালৈ উভতাই দিম।
واضمم يدك الى جناحك تخرج بيضاء من غير سوء ايه اخرى
আৰু তুমি তোমাৰ হাতখন কাকলতীত ৰাখা কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ উজ্জ্বল হৈ ওলাই আহিব। এইটো হৈছে আন এটা নিদৰ্শন।
তিনুৰিয়াকা মিন আয়াতিনাল কুবৰা
এইটো এই কাৰণে যে আমি তোমাক আমাৰ কিছুমান মহান নিদৰ্শনাৱলী দেখুৱাম।
ইযহাব ইলা ফিৰআউনা ইন্নাহু তাগা
তুমি ফিৰআউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমা লংঘন কৰিছে।
ক্বালা ৰব্বি ইশ্ৰাহ লি ছাদ্ৰি
মুসাই কলে হে মোৰ প্ৰতিপালক মোৰ বুকু প্ৰশস্ত কৰি দিয়া।
ওয়াইয়াসসিরলি আমরি
আৰু মোৰ কাম-কাজ সহজ কৰি দিয়া।
ওয়াহলুল উকদাতাম মিন লিসানি
আৰু মোৰ জিভাৰ জৰতা দূৰ কৰি দিয়া।
ইয়াফকাহু কাউলি
যাতে সিহঁতে মোৰ কথা বুজিব পাৰে।
ওয়াজআললি ওয়াজিরাম মিন আহলি
আৰু মোৰ পৰিয়ালৰ মাজৰ পৰা মোৰ বাবে এজন সহায়ক নিৰ্ধাৰণ কৰি দিয়া।
হারুন আখি
মোৰ ভাই হারুনক
উশদুদ বিহি আজরি
তেওঁৰ দ্বাৰা মোৰ শক্তি সুদৃঢ় কৰা।
ওয়া আশরিকহু ফি আমরি
আৰু তেওঁক মোৰ কামত অংশীদাৰ কৰা।
কাই নুসাব্বিহাকা কাসীরা
যাতে আমি তোমাৰ বেছি বেছি তাসবিহ পাঠ কৰিব পাৰোঁ।
ونذكرك كثيرا
আৰু অধিক পৰিমাণে তোমাক স্মৰণ কৰিব পাৰো।
إنك كنت بنا بصيرا
নিশ্চয় তুমি আমাৰ সম্মুখ দ্ৰষ্টা।
قال قد أوتيت سؤلك يا موسى
তেওঁ ক'লে হে মুছা তুমি যি বিচাৰিছা সেয়া তোমাক প্ৰদান কৰা হ'ল।
ولقد مننا عليك مره اخرى
নিশ্চয় আমি তোমার প্রতি আরো একবার অনুগ্রহ করেছিল।
اذ اوحينا الى امك ما يوحى
যেতে আমি তোমার মাকক যে জানাবলগিয়া আছিল সে জানাইছিল।
أن اقذفيه في التابوت فاقذفيه في اليم فليلقه اليم بالساحل يأخذه عدو لي وعدو له وألقيت عليك محبة مني ولتصنع على عيني
جتمي ياك باقصر فترات ركي ديا تار بسوتي ياك نيل ندد اتواي ديا যাতে নদীয়ে ইয়াক পাৰলৈ ঠেলি দিয়ে ফলত ইয়াক মোৰ আৰু তেওঁৰ শত্ৰুৱে উঠাই লৈ যাব। মই মোৰ ফালৰ পৰা তোমাৰ প্ৰতি মহাব্বত ঢালি দিছিলো যাতে তুমি মোৰ চকুৰ আগত প্ৰতিপালিত হোৱা।
ইল তামশি উখতুকা ফাতাকুলু হাল আদুল্লুকুম আলা মান ইয়াকফুলুহু ফারাজআনাকা ইলা উম্মিক فرجعناك إلى أمك كي تقر عينها ولا تحزن وقتلت نفسا فنجيناك من الغم وفتناك فتونا فلبثت سنين في أهل مدين ثم جئت على قدري يا موسى
যেতিয়া তোমাৰ বায়েৰে বাকষ্টক অনুসৰণ কৰি খোজকাঢ়ি গৈ আছিল তাৰ পিছত সিহঁতক তেওঁ ক'লে মই তোমালোকক এনে কাৰোবাৰ সন্ধান দিম দে যিয়ে এই শিশুৰ দায়িত্বভাৰ ল'ব পাৰিব ফলত আমি তোমাক তোমাৰ মাতৃৰ ওচৰলৈ ঘূৰাই আনিলোঁ যাতে তেওঁৰ চকু জোৰ পৰে আৰু শোকত ভাগি নপৰে। আৰু তুমি এজন ব্যক্তিক হত্যা কৰিছিলা তথাপিও আমি তোমাক মন কষ্টৰ পৰা মুক্তি দিছিলোঁ আৰু আমি তোমাক বহু পৰীক্ষা কৰিছোঁ। হে মুছা তাৰপিছত তুমি কেইবাবছৰো মাদায়নবাসীৰ মাজত অৱস্থান কৰিছিলা ইয়াৰ পিছতহে তুমি নিৰ্ধাৰিত সময়ত উপস্থিত হ'লা। আৰু মই তোমাক মোৰ নিজৰ বাবে প্ৰস্তুত কৰি মনোনীত কৰিছোঁ।
اذهب انت واخوك باياتي ولا تنيا في ذكري
তুমি আৰু তোমাৰ ভাই মোৰ নিজৰ খনসমূহলৈ যাত্ৰা কৰা আৰু মোৰ স্মৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ অলসতা নকৰিবা
اذهبا الى فرعون انه طغى
তোমালোকে দুয়ো ফিৰাউনৰ ওচৰলৈ যোৱা নিশ্চয় সি সীমা লংঘন কৰিছে
فقولا له قولا لينا لعله يتذكر او يخشى
তোমালোকে তাৰ লগত নম্ৰভাৱে কথা কবা হয়তো সি উপদেশ গ্ৰহণ কৰিব অথবা ভয় কৰিব
قالا ربنا اننا نخاف ان يفرط علينا او ان يطغى
তেওঁলোকে কলে হে আমাৰ প্ৰতিপালক আমাৰ আশংকা হৈছে সি আমাৰ লগত দুৰ্ব্যৱহাৰ কৰিব নাইবা অন্যায় আচৰণত সীমা লংঘন কৰিব
قال لا تخافا انني معكما اسمع وارى
তেওঁ কলে তোমালোকে ভয় নকৰিবা নিশ্চয় মই তোমালোকৰ লগত আছো মই শুনো আৰু দেখো
فأتياه فقولا إنا رسولا ربك فأرسل معنا بني إسرائيل ولا تعذبهم فأرسل معنا بني إسرائيل ولا تعذبهم قد جئناك بآية من ربك والسلام على من اتبع الهدى
এতেকে তোমালোকে তাৰ ওচৰলৈ যোৱা আৰু কোৱা গৈ যে আমি যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাসূল সেই আমাৰ লগত বনি ইছৰাইলক যাবলৈ দিয়া আৰু সিহঁতক কষ্ট নিদিবা আমি তোমাৰ ওচৰলৈ তোমাৰ প্ৰতিপালকৰ ফালৰ পৰা নিদৰ্শন লৈ আহিছো আৰু যিসকলে সৎপথ অনুসৰণ কৰে তেওঁলোকৰ প্ৰতি শান্তি বৰ্ষিত হওক
ইন্না ক্বাদ উহিয়া ইলাইনা আন্নাল আযাব আলা মান কাযযাব ওয়া তাওয়াল্লা
নিশ্চয় আমাৰ প্ৰতি ওহি প্ৰেৰণ কৰা হৈছে যে শাস্তি কেৱল তাৰ বাবে যিয়ে সত্যক অস্বীকাৰ কৰে আৰু মুখ ঘূৰাই লয়
قال فمن ربكما يا موسى
فرعون قال هي موسى তেনেহলে তোমালোকৰ ৰব কোন
قال ربنا الذي اعطى كل شيء خلقه ثم هدى
موسى قال তেওঁই হৈছে আমাৰ ৰব যিজনে প্ৰত্যেক বস্তুক উপযুক্ত আকৃতি প্ৰদান কৰিছে তাৰ পিছত সঠিক পথ নিৰ্দেশ কৰিছে
قال فما بال القرون الاولى
فرعون قال তেনেহলে অতীত যুগৰ লোকসকলৰ অৱস্থা কি
قال علمها عند ربي في كتاب لا يضل ربي ولا ينسى
موسى قال ইয়াৰ জ্ঞান মোৰ প্ৰতিপালকৰ ওচৰত কিতাপত আছে মোৰ প্ৰতিপালকে ভুল নকৰে আৰু বিস্মৃত নহয়
الذي جعل لكم الارض مهدا وسلك لكم فيها سبلا وانزل من السماء ماء وانزل من السماء ماء فاخرجنا به ازواجا من نبات شتى
যিজনে তোমালোকৰ বাবে পৃথিৱীখনক সজ্জা ৰূপে পাৰি দিছে আৰু তাত তোমালোকৰ বাবে চলাৰ পথ কৰি দিছে আৰু তেওঁই আকাশৰ পৰা পানী বৰ্ষণ কৰে ফলত তাৰ দ্বাৰা আমি বিভিন্ন প্ৰকাৰৰ উদ্ভিদ উৎপন্ন কৰোঁ
কুলু ওয়াৰআউ আনআমাকুম ان في ذلك لآيات لأولنها
তোমালোকে খোৱা আৰু তোমালোকৰ ঘৰচীয়া জন্তুবোৰকো চৰোৱা নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন
منها خلقناكم وفيها نعيدكم ومنها نخرجكم تارة اخرى
আমি তোমালোকক মাটিৰ পৰাই সৃষ্টি কৰিছো তালৈকে তোমালোকক উভতাই দিম আৰু তাৰ পৰাই তোমালোকক পুনৰ উলিয়াই আনিম।
وَلَقَدْ أَرَيْنَاهُ آيَاتِنَا كُلَّهَا فَكَذَّبَ وَأَبَى
নিশ্চয় আমি তাক আমাৰ প্ৰত্যেকটো নিদৰ্শন দেখুৱাইছিলোঁ, কিন্তু সি অস্বীকাৰ কৰিছে আৰু অমান্য কৰিছে।
قَالَ أَجِئْتَنَا لِتُخْرِجَنَا مِنْ أَرْضِنَا بِسِحْرِكَ يَا مُوسَى
সি ক'লে, হে মূছা, তুমি তোমাৰ যাদুৰ দ্বাৰা আমাক আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিবলৈ আহিছা নেকি?
فَلَنَأْتِيَنَّكَ بِسِحْرٍ مِثْلِهِ فَجَعَلْ بَيْنَنَا وَبَيْنَكَ مَوْعِدًا لَا نُخْلِفُهُ نَحْنُ وَلَا أَنْتَ مَكَانًا سُوَى
تَنَهَلَ نِتْشَيْ عَمِيُّ تُمَارُ وَسْرَلَيْهُ أُنُرُبْ جَادُو پُسْتِدْ كُرِيم كُتِكَ عَمَارَ عَرُ تُمَارَ مَزَوْتْ تُمِي أَتَا خَمَيْنِ دْهَرَنْ كَرَا جِتُكْ عَمِيُّ لَنْغَنْ نَكُرُو عَرُ تُمِي لَنْغَنْ نَكُرِيبَا
قال موعدكم يوم الزينة وأن يحشر الناس ضحى
موسى قال উৎসৱৰ দিনটোৱে তোমালোকৰ বাবে নিৰ্ধাৰিত সময় আৰু সেই দিনা যাতে পূৰ্বাহ্নতে জনগণক সমবেত কৰা হয়।
فتولى فرعون فجمع كيده ثم أتى
লগে লগে ফিৰাউনে প্ৰস্থান কৰি তাৰ যাৱতীয় কৌশল একত্ৰিত কৰিলে, তাৰ পিছত সি আহিল।
قال لهم موسى ويلكم لا تفتروا على الله كذبا فيسحتكم بعذاب وقد خاب من افترى
موسى هيت قال دربوك তোমালকর তোমালকে আল্লাহর উপর মিছা আরোপ নকৰিবা, অন্যথা তেওঁ তোমালোকক শাস্তিৰ দ্বাৰা সমূলি ধ্বংস কৰিব, আৰু যিয়ে মিছা উদ্ভাৱন কৰিছে সেই ব্যৰ্থ হৈছে।
فَتَنَازَعُوا أَمْرَهُمْ بَيْنَهُمْ وَأَسَرُّوا النَّجْوَى
তেতিয়া সিহঁতে নিজৰ মাজতে সিহঁতৰ কৰ্ম সম্পৰ্কে বাক বিতণ্ড কৰিলে আৰু সিহঁতে গোপনে পৰামৰ্শ কৰিলে।
قالوا إن هذان لساحران يريدان أن يخرجاكم من أرضكم بسحرهما ويذهبا بطريقتكم المثلى
كيوتو كولي يهد دوزن نتشوي جادوكور يهد يهدو جادور دارا تمالوكوك تمالوكور دخور پرا بحسكر كوري ببساره আর তোমালোকৰ উৎকৃষ্ট জীৱন পদ্ধতি ধ্বংস কৰিব বিচাৰে।
আজমিউ কাইদাকুম সুম্মা তু সফা ওয়াকাদ আফলাহাল ইয়াউমা মান ইস্তাআলা
এতেকে তোমালোকে তোমালোকৰ কৌশল অর্থাৎ জাদুক্রিয়া গুটাই লোৱা, তাৰ পিছত সারিবদ্ধ হৈ উপস্থিত হোৱা, আৰু আজি যিয়ে জয়লাভ কৰিব সেই সফল হ'ব।
ক্বালু ইয়া মূসা ইম্মা
সিহঁতে ক'লে, হে মূছা, হলে তুমি আগতে নিক্ষেপ কৰা, নহলে প্ৰথমে আমিয়ে নিক্ষেপকাৰী হ'ম।
قال بل ألقوا فإذا حبالهم وعصيهم يخيل إليه من سحرهم أنها تسعى
موسى قال برم তোমালোকে আগতে নিক্ষেপ করা ফলত কিহতে নিক্ষেপ করার লগে লগে কিহত জাদুর প্রভাবত মুসার এনেকুয়া লাগিল জেনিবা কিহতর জরিমুর আর লাঠি কুমু কেরমের করি আছে।
فأوجس في نفسه خيفة موسى
তেতে মুসা অন্তরতল ভীতি অনুভব করিলে।
قلنا لا تخف انك انت الاعلى
আমি কলু তুমি ভয় নকৰিবা, নিশ্চয় তুমিয়ে জয়লাভ কৰিবা।
والق ما في يمينك تلقف ما صنعوا انما صنعوا كيد ساحر ولا يفلح الساحر حيث اتى
আৰু তোমাৰ সোঁহাতত যি আছে সেই নিক্ষেপ কৰা, এইটোৱে সিহঁতে যি কৰিছে সেইবোৰক খাই পেলাব। সিহঁতে যি কৰিছে সেইবোৰ হৈছে কেৱল যাদুকৰৰ কৌশল, আৰু যাদুকৰ যৰ পৰাই নাহক কিয় কেতিয়াও সফল হ'ব নোৱাৰিব।
فألقي السحرة سجدا قالوا آمنا برب هارون وموسى
ফলত যাদুকর সকলে সাজদা অবনত হল সিহঁতে কলে আমি হারুন আর মুসার প্রতিপালকর প্রতি ইমান আনিল
قال آمنتم له قبل أن آذن لكم إنه لكبيركم الذي علمكم السحر فلأقطعن أيديكم وأرجلكم من خلاف ولأصلبنكم في جذوع النخل ولتعلمن أينا أشد عذابا وأبقى
ফিরাওনে কলে মই তোমালোকক অনুমতি দিয়ার আগতেই তোমালোকে তার প্রতি বিশ্বাস স্থাপন করিলা নিশ্চয় সিয়েই তোমালোকৰ প্ৰধান সিয়েই তোমালোকক জাদু শিকাইছে গতিকে নিশ্চয় মই তোমালোকৰ হাত ভৰি বিপৰীত দিশৰ পৰা কাটিম আৰু মই তোমালোকক খেজুৰ গছৰ কাণ্ডত খুলবিদ্ধ কৰিম আৰু তোমালোকে অৱশ্যে জানিব পাৰিবা আমাৰ মাজত কাৰ শাস্তি বেছি কঠোৰ আৰু অধিক স্থায়ী
قالوا لن نؤثرك على ما جاءنا من البينات والذي فطرنا فاقض ما أنت قاض إنما تقضي هذه الحياة الدنيا
كيف تقول؟ أما رسول الله جيبور اسپسطو ندرخنا هيسة تارو پروت আর যেজনে আমাক সৃষ্টি করেছে তেওঁর উপর আমি কেতিয়াও তোমাক প্রাধান্য নিদিও হে তোমার যে সিদ্ধান্ত লব লগা আছে লুয়া তুমি কেবল এই পার্থিব জীবনের উপরতেই কর্তৃত্ব করিও পারা
ربنا ليغفر لنا خطايانا وما أكرهتنا عليه من السحر
নিশ্চয় আমি আমার প্রতিপালকৰ প্ৰতি ইমান আনিছো যাতে তেওঁ আমাৰ অপৰাধসমূহ ক্ষমা কৰি দিয়ে আৰু তুমি আমাক যি যাদু কৰিবলৈ বাধ্য কৰাইছিলা তাৰ পাপসমূহ যাতে ক্ষমা কৰি দিয়ে আৰু আল্লাহ শ্ৰেষ্ঠ তথা স্থায়ী
إنه من يأت ربه مجرما فإن له جهنم لا يموت فيها ولا يحيا
নিশ্চয় যিয়ে তার প্রতিপালকৰ ওচৰত অপৰাধী হৈ উপস্থিত হ'ব নিশ্চয় তাৰ বাবে আছে জাহান্নাম সি তাত মৃত্যুবৰণ নকৰিব আৰু জীয়াই থাকিবও নোৱাৰিব
ومن يأته مؤمنا قد عمل الصالحات فأولئك لهم الدرجات العلى
আনহাতে জিয়াতে অনুসরণলৈ সৎকর্ম কৰি মুমিন অৱস্থাত আহিব তেওঁলোকৰ বাবে আছে উচ্চ মৰ্যাদা
جنات عدن تجري من تحتها الأنهار خالدين فيها وذلك جزاء من تزكى
স্থায়ী জান্নাত যাৰ তলত নদীসমূহ প্ৰবাহিত থাকিব তাত তেওঁলোকে চিৰস্থায়ী হ'ব আৰু এইটো তেওঁলোকৰে পুৰস্কাৰ যিসকলে পৰিশুদ্ধ হয়
ولقد أوحينا إلى موسى أن أسر بعبادي فاضرب لهم طريقا في البحر يبسا لا تخاف دركا ولا تخشى
আৰু নিশ্চয় আমি মুছাৰ প্ৰতি ওহী কৰিছিলোঁ এই কথা কৈ যে মোৰ বান্দাসকলক লৈ তুমি ৰাতিৰ ভিতৰতে ওলাই যোৱা এতেকে তুমি সিহঁতৰ বাবে সাগৰৰ মাজেৰে এটি শুকান পথৰ ব্যৱস্থা কৰা পিছফালৰ পৰা আহি ধৰাৰ আশংকা কেতিয়াও নকৰিবা আৰু ভয়ো নকৰিবা
فأتبعهم فرعون بجنوده فغشيهم من اليم ما غشيهم
তাৰ পিছত ফিৰাউনে তাৰ সৈন্যবাহিনীক লগত লৈ তেওঁলোকক চুচাললে ফলত সাগৰে সিহঁতক সম্পূৰ্ণৰূপে ডুবাই নিলে
وأضل فرعون قومه وما هدى
কারণ ফিরাউনে তার সম্প্রদায়ক পথভ্রষ্ট করেছিল আৰু সৎপথ দেখুওৱা নাছিল।
ইয়া বানী ইসরাঈলা কদ আনজাইনাকুম মিন আদুউকুম ওয়া ওয়াআদনাকুম জানিবাত তুরিল আইমান وَوَاعَدْنَاكُمْ جَانِبَ الطُّورِ الْأَيْمَنَ وَنَزَّلْنَا عَلَيْكُمُ الْمَنَّ وَالسَّلْوَى।
হে বনি ইসরাইল, নিশ্চয় আমি তোমালোকক তোমালোকৰ শত্ৰুৰ পৰা উদ্ধাৰ কৰিছিলো আৰু আমি তোমালোকক প্ৰতিশ্ৰুতি দিছিলো তুৰ পৰ্বতৰ সোঁফালে আৰু তোমালোকৰ ওপৰত মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো।
كُلُوا مِن طَيِّبَاتِ مَا رَزَقْنَاكُمْ وَلَا تَطْغَوْا فِيهِ فَيَحِلَّ عَلَيْكُمْ غَضَبِي وَمَن يَحْلِلْ عَلَيْهِ غَضَبِي فَقَدْ هَوَى।
তোমালোকক আমি যি জীৱিকা দান কৰিছো তাৰ পৰা পবিত্ৰ বস্তুসমূহ খোৱা আৰু এই বিষয়ে সীমা লংঘন নকৰিবা, অন্যথা তোমালোকৰ ওপৰত মোৰ ক্ৰোধ আপতিত হ'ব আৰু যাৰ ওপৰত মোৰ ক্ৰোধ আপতিত হয় নিশ্চিতভাৱে সি ধ্বংস হৈ
যায়।
আৰু নিশ্চয় মই সেই ব্যক্তিৰ প্ৰতি ক্ষমাশীল যিয়ে তাওবা কৰে, ইমান পোষণ কৰে, সৎকৰ্ম কৰে আৰু তাৰ পিছত সৎ পথত অবিচল থাকে। হে মুছা, তোমাৰ সম্প্ৰদায়ক পিছফালে এৰি থৈ তোমাক খৰখেদা কৰিবলৈ কিহে বাধ্য কৰালে?
ক্বালাহুম উলাই আলা আছৰি ওয়া আজিলতু ইলাইকা ৰব্বি লিতাৰদা।
মুছাই ক'লে, ক্ষিয়ত মোৰ পিছে পিছে আছেই দেখোন, হে মোৰ প্ৰতিপালক, মই তোমাৰ ওচৰত খৰখেদা কৈ আহিছো যাতে তুমি সন্তুষ্ট হোৱা।
قَالَ فَإِنَّا قَدْ فَتَنَّا قَوْمَكَ مِنْ بَعْدِكَ وَأَضَلَّهُمُ السَّامِرِيُّ।
তেওঁ ক'লে, তুমি গুচি অহাৰ পিছত আমি তোমাৰ সম্প্ৰদায়ক পৰীক্ষাৰ সন্মুখীন কৰিছো আৰু সামিৰিয়ে সিহঁতক পদভ্ৰষ্ট কৰিছে।
فَرَجَعَ مُوسَى إِلَى قَوْمِهِ غَضْبَانَ أَسِفًا قَالَ يَا قَوْمِ أَلَمْ يَعِدْكُمْ رَبُّكُمْ وَعْدًا حَسَنًا أَفَطَالَ عَلَيْكُمُ الْعَهْدُ أَمْ أَرَدْتُمْ أَنْ يَحِلَّ عَلَيْكُمْ غَضَبٌ مِنْ رَبِّكُمْ فَأَخْلَفْتُمْ مَوْعِدِي।
তাৰ পিছত মুছাই তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ ক্ৰুদ্ধ আৰু ক্ষুব্ধ হৈ উভতি আহিল। তেওঁ ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকৰ প্ৰতিপালকে তোমালোকক এটা উত্তম প্ৰতিশ্ৰুতি দিয়া নাছিল নে? তেন্তে তোমালোকৰ ওচৰত প্ৰতিশ্ৰুতিৰ সময় সুদীৰ্ঘ হৈছে নেকি? নে তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ক্ৰোধ আপত্ত হোৱাটো কামনা কৰা, এইকাৰণেই তোমালোকে মোক দিয়া অংগীকাৰ ভংগ কৰিলা নে?
أخلفنا موعدك بملكنا ولكننا حملنا أوزارا من زينة القوم ولكننا حملنا أوزارا من القوم فقذفناها فكذلك ألقى السامري।
সিহঁতে ক'লে, আমি আপোনাক দিয়া অংগীকাৰ ইচ্ছা কৰি ভংগ কৰা নাই, কিন্তু আমাৰ ওপৰত মানুহৰ অলংকাৰৰ বোজা চপাই দিয়া হৈছিল, সেয়ে আমি সেইবোৰক জুইত নিক্ষেপ কৰিছো। এইদৰে সামিৰিয়েও তাত অলপ মাটি নিক্ষেপ কৰিছিল।
فأخرج لهم عجلا جسدا له خوار فقالوا هذا إلهكم وإله موسى فنسي।
তাৰ পিছত সিহঁতৰ বাবে সি এটা দামৰি সাজিছিল, এটা অবয়ব যিটোৱে গুৰুৰ দৰে হাম্বা হাম্বা কৰিছিল। তেতিয়া সিহঁতে কৈছিল, এইটোৱে তোমালোকৰ ইলাহ আৰু মুছাৰো ইলাহ, কিন্তু মুছাই পাহৰি গৈছে।
أفلا يرون ألا يرجع إليهم قولا ولا يملك لهم ضرا ولا نفعا।
কিওতে দেখা নাই নে এটো যে কিওতৰ কোনো প্ৰত্যুত্তৰ দিব নোৱাৰে আৰু কিওতৰ কোনো ক্ষতি বা উপকাৰ সাধন কৰাৰ ক্ষমতা নাৰাখে।
وَلَقَدْ قَالَ لَهُمْ هَارُونُ مِنْ قَبْلُ يَا قَوْمِ إِنَّمَا فُتِنْتُمْ بِهِ وَإِنَّ رَبَّكُمُ الرَّحْمَنُ فَاتَّبِعُونِي وَإِنَّ رَبَّكُمُ الرَّحْمَنُ فَاتَّبِعُونِي وَأَطِيعُوا أَمْرِي
নিশ্চয় হাৰুণে সিহঁতক আগতেই কৈছিল, হে মোৰ সম্প্ৰদায়, ইয়াৰ দ্বাৰা তোমালোকক কেৱল পৰীক্ষাৰ সন্মুখীন কৰা হৈছে। নিশ্চয় তোমালোকৰ প্ৰতিপালক অতি দয়ালু, সেয়ে তোমালোকে মোৰ অনুসৰণ কৰা আৰু মোৰ আদেশ মানি চলা।
قالوا لن نبرح عليه عاكفين حتى يرجع إلينا موسى
কিন্তু কিহতে কৈছিল, আমাৰ ওচৰলৈ মুছা উভতি নহালৈকে আমি ইয়াৰ পূজা পাঠৰ পৰা বিৰত নহওঁ।
قال يا هارون ما منعك إذ رأيتهم ضلوا
موسى ক'লে, হে হারুন, তুমি যেতিয়া দেখিছিলা যে সিহঁত পথভ্রষ্ট হৈছে তথাপিও তোমাক কিহে বিৰত ৰাখিছিল?
আল্লা তাত্তাবিআনি আফআসাইতা আমরি,
যে তুমি মোৰ অনুকৰণ নকৰিলা তেন্তে তুমি মোৰ আদেশ অমান্য কৰিলা নেকি?
ক্বালা ইয়াবনা উম্মা লা তাখুযু বিলিহিয়াতি ওয়ালা বিরাসি ইন্নী খাশীতু আন তাকুলা ফাররাকতা বাইনা বানি ইসরাঈল ওয়া লাম তারকুব কওলি।
হারুনে কলে, হে মোৰ সহোদৰ, আপুনি মোৰ দাড়ি আৰু চুলিত নধৰিব। নিশ্চয় মই আশংকা কৰিছিলো যে আপুনি এই বুলি ক'ব, তুমিয়ে বনি ইছৰাইলৰ মাজত বিভেদ সৃষ্টি কৰিছা আৰু মোৰ কথা যত্নবান হোৱা নাছিলা।
ক্বালা ফামা খাতবুকা ইয়া সামিরি,
মুছাই ক'লে, হে সামিরি, তোমাৰ কি অৱস্থা?
ক্বালা বাসুরতু বিমা লাম ইয়াবসুরু বিহি ফাকাবাদতু কাবদাতাম মিন আছারি রাসূলি ফানাবাদতুহা ওয়া কাযালিকা সাওয়ালাত লি নাফসি।
কি ক'লে, মই যি দেখিছিলো সিহঁতে সেয়া দেখা নাছিল, তাৰপিছত মই সেই দুটৰ পদচিহ্নৰ পৰা এমুঠি মাটি লৈছিলো, সেইটোৱে মই নিক্ষেপ কৰিছিলো আৰু মোৰ মনে মোৰ বাবে এইটোৱে কৰিবলৈ শোভনীয় কৰি দিছিল।
ক্বালা ফাযহাব ফাইন্না লাকা ফিল হায়াতি আন তাকুলা লা মিসাসা ওয়া ইন্না লাকা মাউইদান লান তুখলাফা وَإِنَّ لَكَ مَوْعِدًا لَنْ تُخْلَفَهُ وَانْظُرْ إِلَىٰ إِلَٰهِكَ الَّذِي ظَلْتَ عَلَيْهِ عَاكِفًا وَانْظُرْ إِلَىٰ الَّذِي ضَلَّتَ عَلَيْهِ عَاكِفًا لَنُحَرِّقَنَّهُ ثُمَّ لَنَنْسِفَنَّهُ فِي الْيَمِّ نَسْفًا।
মুছাই ক'লে, আঁতৰি যোৱা, তুমি উৰে জীৱন এইটোৱে কৈ থাকিবা যে মই অস্পৃশ্য, মই অস্পৃশ্য, আৰু তোমাৰ বাবে থাকিল এটা নিৰ্দিষ্ট সময় যিটো কেতিয়াও ব্যতিক্ৰম নহ'ব। লগতে তুমি তোমাৰ সেই ইলাহৰ প্ৰতি লক্ষ্য কৰা যাৰ পূজাত তুমি আসক্ত আছিলা, সেইটোক আমি ভস্ম কৰিম, তাৰপিছত তাক বিক্ষিপ্ত কৰি সাগৰত ছটিয়াই দিম। তোমালোকৰ উপাস্য কেৱল একমাত্ৰ আল্লাহ, যাৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, সকলো বস্তু তেওঁৰ জ্ঞানৰ পৰিধিভুক্ত।
কাযালিকা নাকুসু আলাইকা মিন আম্বাই মা ক্বাদ সাবাক ওয়া ক্বাদ আতাইনাকা মিন লাদুন্না যিক্রা।
পূৰ্বে যি সংঘটিত হৈছে তাৰে কিছুমান সংবাদ এইদৰে আমি তোমাৰ ওচৰত বৰ্ণনা কৰোঁ, আৰু আমি তোমাক আমাৰ তৰফৰ পৰা দান কৰিছো উপদেশ বাণী।
মান আ'ৰাদ আনহু ফাইন্নাহু ইয়াহমিলু ইয়াওমাল কিয়ামাতি উযরা।
ইয়াৰ পৰা যে বিমুখ হ'ব, নিশ্চয় সি কিয়ামতৰ দিনা পাপ কৰ্মৰ মহাভাৰ বহন কৰিব।
خالدين فيه وساء لهم يوم القيامة حملا
তাত সিহঁতে স্থায়ী হ'ব আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে এই বোজা কিমান যে বেয়া হ'ব
يوم ينفخ في الصور ونحشر المجرمين يومئذ زرقا
যিদিন সিঙাত ফু দিয়া হ'ব আৰু সেইদিন আমি অপরাধীবিলাকক দৃষ্টিহীন অৱস্থাত সমবেত কৰিম
يتخافتون بينهم ان لبثتم الا عشرا
সেইদিন সিহঁতে পৰস্পৰে ফুচফুচাই ক'ব তোমালোকে পৃথিৱীত মাত্ৰ দহ দিনহে অৱস্থান কৰিছিলা
نحن أعلم بما يقولون إذ يقول أمثلهم طريقة إن لبثتم إلا يوما
أمي بحل دوري جانو كيوتر كي كبا كيوتر مدر جيا خبا بكها بسي اتم بطه تاسيل اتت بيبك بان بك تياسيل كي كبا تمالك مطر ايدين هيا وبستان كوري سيلا
ويسألونك عن الجبال فقل ينسفها ربي نسفا
আৰু কিহতে তোমাক পৰ্বতসমূহৰ বিষয়ে খুদে কোৱা মোৰ প্ৰতিপালকে এইবোৰক সমূলি উৎপাতন কৰি বিক্ষিপ্ত কৰিব
فيذرها قاعا صفصفا
তাৰ পিছত তেওঁ ইয়াক মসৃণ সমতল পথাৰত পৰিণত কৰিব
لا ترى فيها عوجا ولا امتا
যত তুমি বক্রতা আর ফলাবমা একুয়ে দেখা না বাবা
يوم اذ يتبعون الداعي لا عوج له وخشعت الاصوات للرحمن فلا تسمع الا همسا
কেদিন কিহত আহ্বানকারীর অনুকরণ করিব এই বিষয়ে কোনোৱে ইফাল সিফাল কৰিব নোৱাৰিব ৰহমানৰ সন্মুখত সকলো শব্দ স্তব্ধ হৈ যাব সেয়ে মৃত্যু ধ্বনিৰ বাহিৰে তুমি একো শুনা নাপাবা
يَوْمَئِذٍ لَا تَنفَعُ الشَّفَاعَةُ إِلَّا مَنْ أَذِنَ لَهُ الرَّحْمَنُ وَرَضِيَ لَهُ قَوْلًا
ৰহমানে যাক অনুমতি দিব আৰু যাৰ কথাত তেওঁ সন্তুষ্ট হ'ব তাৰ বাহিৰে আন কাৰো সুপাৰিচ সেইদিনা কোনো কামত নাহিব
يعلم ما بين أيديهم وما خلفهم ولا يحيطون به علما
خيوتر خنمكت أر بسفل زياسة خياتي وأبو قطع كنتو خيوتر جيانر دارة وقبوري بشتن كوري بنواري
وعنت الوجوه للحي القيوم وقد خاب من حمل ظلما
আর চিরঞ্জীব চিরপ্রতিষ্ঠিত সর্বহত্যার ধারকর ওসরত সকলে নিম্নমুখী হব লগতে নিশ্চয় সি ব্যর্থ হব যে অন্যায় বহন করিব
ওয়ামান ইয়ামাল মিনাস সালিহাতি ওয়া হুয়া মুমিনু ফালা ইয়াখাফু যুলমা ওয়ালা হাযমা
আর যে মুমিন হয় সৎকর্ম করিব তার ভাবে অবিচার তথা কোনো ক্ষতির আশঙ্কা নাই
وكذلك انزلناه قرانا عربيا وصرفنا فيه من الوعيد لعلهم يتقون او يحدث لهم ذكرا
আর এইদৰে আমি আৰবি ভাষাত কোৰআন অৱতীৰ্ণ কৰিছো আৰু তাত বিখদভাৱে সতৰ্কবাণী বিবৃত কৰিছো যাতে সিহঁতে তাকৱা অৱলম্বন কৰে অথবা এইটোৱে সিহঁতৰ মাজত স্মৰণিকাৰ উৎপত্তি কৰে
فتعالى الله الملك الحق ولا تعجل بالقرآن من قبل أن يقضى إليك وحيه وقل رب زدني علما
اتك প্রকৃত মালিক কেবল আল্লাহ অতি মহান সর্বোচ্চ সত্তা তোমার প্রতি আল্লাহর ওহী সম্পূর্ণ হওয়ার আগতেই তুমি কোরআন পাঠ করিবলৈ খরখেদা নকৰিবা আর কোৱা হে মোর প্রতিপালক মোর জ্ঞান বৃদ্ধি করে দিয়া
ওয়ালাকাদ আহিদনা ইলা আদম মিন ক্বাবল ফনসিয়া ওয়ালাম নাজিদ লাহু আজমা
আর নিশ্চয় ইয়ার পূর্বে আমি আদমর প্রতি নির্দেশ দান করেছিল কিন্তু তেও পাহৰি গৈছিল আর আমি তেওর সংকল্প দৃঢ়তা পোৱা নাছিল
وَإِذْ قُلْنَا لِلْمَلَائِكَةِ آيَةٍ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ أَبَى
আৰু স্মৰণ কৰা যেতিয়া আমি ফিৰিস্তাসকলক কলো তোমালোকে আদমৰ প্ৰতি সাজদা কৰা তেতিয়া ইবলিছৰ বাহিৰে সকলোৱে সাজদা কৰিলে কিন্তু সি অমান্য কৰিলে
فَقُلْنَا يَا آدَمُ إِنَّ هَذَا عَدُوٌّ لَكَ وَلِزَوْجِكَ فَلَا يُخْرِجَنَّكُمَا مِنَ الْجَنَّةِ فَتَشْقَى
তাৰ পিছত আমি ক'লো হে আদম নিশ্চয় ই হৈছে তোমাৰ আৰু তোমাৰ স্ত্ৰীৰ শত্ৰু গতিকে সি যাতে কোনোমতে তোমালোকক জান্নাতৰ পৰা বহিষ্কাৰ কৰাব নোৱাৰে এনে কৰিলে তোমালোকে বিপদত পৰিবা
ইন্ন লাকা আল্লা তাজুআ ফীহা ওয়ালা তাআরা
নিশ্চয় তোমাৰ বাবে জান্নাতত এই ব্যৱস্থা দিয়া হ'ল যে তুমি ইয়াত ক্ষুধাৰ্ত নহবা আৰু বিবস্ত্ৰ নহবা
وَأَنَّكَ لَا تَظْمَأُ فِيهَا وَلَا تَضْحَى
আৰু নিশ্চয় তুমি তাত তৃষ্ণাতুৰ নহবা ৰদত আক্ৰান্ত নহবা
فوسوس إليه الشيطان قال يا آدم هل أدلك على شجرة الخلد وملك لا يبلى
তাৰ পিছত শয়তানে তেওঁক কুমন্ত্ৰণা দিলে সি ক'লে হে আদম মই তোমাক সেইজোপা গছ দেখুৱাম নে যিজোপাৰ দ্বাৰা অমৰত্ব আৰু অক্ষয় ৰাজত্ব লাভ কৰা যায়
فأكلا منها فبدت لهما سوآتهما وطفقا يخصفان عليهما من ورق الجنة وعصى آدم ربه فغوى
অবশেষত তেওঁলোক উভয়ে সেই গছজোপাৰ ফল ভক্ষণ কৰিলে লগে লগে তেওঁলোকৰ লজ্জাস্থান তেওঁলোকৰ ওচৰত প্ৰকাশ হৈ গ'ল আৰু তেওঁলোকে জান্নাতৰ গছৰ পাতেৰে নিজকে আবৃত কৰিবলৈ ধৰিলে আৰু আদমে তেওঁৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে ফলত তেওঁ পদভ্ৰান্ত হৈ গ'ল
তাৰ
পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে ফলত তেওঁৰ তওবা কবুল কৰিলে আৰু তেওঁক পথ নিৰ্দেশ কৰিলে
قال اهبطا منها جميعا بعضكم لبعض عدو فإما يأتينكم مني هدى فمن اتبع هداي فلا يضل ولا
তেওঁ ক'লে তোমালোকে উভয়ে একেলগে জান্নাতৰ পৰা নামি যোৱা তোমালোকে পৰস্পৰে পৰস্পৰৰ শত্ৰু সেয়ে যদি মোৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ সৎ পথৰ নিৰ্দেশ আহি পায় যিয়ে মোৰ প্ৰদৰ্শিত সৎ পথৰ অনুসৰণ কৰিব সি বিপদগামী নহব আৰু দুৰ্দশাগ্ৰস্তও নহব
وَمَنْ أَعْرَضَ عَنْ ذِكْرِي فَإِنَّ لَهُ مَعِيشَةً ضَنْكًا وَنَحْشُرُهُ يَوْمَ الْقِيَامَةِ أَعْمَى
আৰু যিয়ে মোৰ স্মৰণৰ পৰা বিমুখ থাকিব নিশ্চয় তাৰ জীৱন যাপন হ'ব সংকুচিত আৰু আমি তাক কিয়ামতৰ দিনা অন্ধ অৱস্থাত উত্থিত কৰিম
قال رب لم حشرتني أعمى وقد كنت بصيرا
কি কব হে মোৰ প্ৰতিপালক কিয় মোক অন্ধ অৱস্থাত উত্থিত কৰিলা অথচ মই দৃষ্টিশক্তি সম্পন্ন আছিলো
قال كذلك أتتك آياتنا فنسيتها وكذلك اليوم تنسى
তেওঁ কব এইদৰেই তোমাৰ ওচৰলৈ আমাৰ নিদৰ্শনাৱলী আহিছিল কিন্তু তুমি তাক এৰি দিছিলা ঠিক সেইদৰে আজি তোমাকো জাহান্নামত এৰি দিয়া হ'ব
وَكَذَلِكَ نَجْزِي مَنْ أَسْرَفَ وَلَمْ يُؤْمِنْ بِآيَاتِ رَبِّهِ وَلَعَذَابُ الْآخِرَةِ أَشَدُّ وَأَبْقَى
আৰু এইদৰেই আমি প্ৰতিফল দিওঁ যিসকলে সীমা লংঘন কৰে আৰু নিষ্প্ৰতিপালকৰ নিদৰ্শনাৱলীক বিশ্বাস নকৰে অৱশ্যে আখিৰাতৰ শাস্তি আৰু বেছি কঠোৰ লগতে অধিক স্থায়ী
أَفَلَمْ يَهْدِ لَهُمْ كَمْ أَهْلَكْنَا قَبْلَهُمْ مِنَ الْقُرُونِ يَمْشُونَ فِي مَسَاكِنِهِمْ إِنَّ فِي ذَلِكَ لَآيَاتٍ لِأُولِي النُّهَى
এইটোৱেও সিহঁতক খটপট নেদেখুৱালেনে যে আমি সিহঁতৰ পূৰ্বে বহুতো মানৱ গোষ্ঠীক ধ্বংস কৰিছো যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে নিশ্চয় ইয়াত বিবেক সম্পন্ন ব্যক্তিসকলৰ বাবে আছে নিদৰ্শন যদি তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা পূৰ্ব সিদ্ধান্ত আৰু এটা সময় নিৰ্ধাৰিত নাথাকিলহেঁতেন তেন্তে আকৌ শাস্তি অৱশ্যম্ভাৱী হ'লহেঁতেন
فاصبر على ما يقولون وسبح بحمد ربك قبل طلوع الشمس وقبل غروبها وسبح بحمد ربك قبل طلوع الشمس وقبل غروبها ومن آناء الليل فسبح وأطراف النهار لعلك ترضى
كي هاتي جي كوي كي بكوي تمي دھجة دھرن کرا لغتے خود جو دوئر آگوت آرو خود جو استو جوئر آگوت তোমার প্রতিপালকর প্রশংসার হইতে পবিত্রতা আর মহিমা ঘোষণা করা আর রাতি তো তাসবি পাঠ করা আর দিনের প্রান্ত সমূহত যাতে তুমি সন্তুষ্ট হব পারা
ওয়ালা তামুদ্দান্না আইনাইকা ইলা মা মাত্তানা বিহি আজওয়াজাম মিনহুম যাহরাতাল হায়াতিদ দুনিয়া লিনাফতিনাহুম ফিহি وَرِزْقُ رَبِّكَ خَيْرٌ وَأَبْقَى
আৰু তুমি তোমাৰ দুচকু কেতিয়াও প্ৰসাৰিত নকৰিবা সেইবোৰৰ প্ৰতি যিবোৰ আমি সিহঁতৰ বিভিন্ন শ্ৰেণীত পাৰ্থিৱ জীৱনৰ সৌন্দৰ্যৰ উপভোগৰ উপকৰণ হিচাপে প্ৰদান কৰিছোঁ যাতে আমি সেইবোৰৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰিব পাৰোঁ জানি থোৱা তোমাৰ প্ৰতিপালকে দিয়া জীৱিকাই হৈছে সৰ্বোৎকৃষ্ট আৰু অধিক স্থায়ী
وَأْمُرْ أَهْلَكَ بِالصَّلَاةِ وَاصْطَبِرْ عَلَيْهَا لَا نَسْأَلُكَ رِزْقًا نَحْنُ نَرْزُقُكَ وَالْعَاقِبَةُ لِلتَّقْوَى
তুমি তোমার পরিয়ালবর্গক সালাতৰ আদেশ দিয়া আৰু নিজেও তাৰ ওপৰত অবিচল থকা আমি তোমাৰ ওচৰত কোনো জীৱিকা নিবিচাৰোঁ আমিয়েই তোমাক জীৱিকা দান কৰোঁ আৰু শুভ পৰিণাম কেৱল তাকোৱাৰ ভিতৰতেই নিহিত
وَقَالُوا لَوْلَا يَأْتِينَا بِآيَةٍ مِّن رَّبِّهِ أَوَلَمْ تَأْتِهِم بَيِّنَةٌ مَّا فِي الصُّحُفِ الْأُولَى
আৰু সিহঁতে কয় কি তাৰ প্ৰতিপালকৰ পৰা আমাৰ ওচৰলৈ কোনো নিদৰ্শন লৈ নাহে কিয় সিহঁতৰ ওচৰলৈ সুস্পষ্ট প্ৰমাণ অহা নাইনে যিবোৰ পূৰ্বৰ গ্ৰন্থসমূহত আছে
وَلَوْ أَنَّا أَهْلَكْنَاهُمْ بِعَذَابٍ مِّن قَبْلِهِ لَقَالُوا رَبَّنَا لَوْلَا أَرْسَلْتَ إِلَيْنَا رَسُولًا فَنَتَّبِعَ آيَاتِكَ مِنْ قَبْلِ أَنْ نَذِلَّ وَنَخْزَى
আৰু যদি আমি সিহঁতক ইয়াৰ পূৰ্বেই শাস্তিৰ দ্বাৰা ধ্বংস কৰিলোহেঁতেন তেন্তে নিশ্চয় সিহঁতে ক'লেহেঁতেন হে আমাৰ প্ৰতিপালক তুমি আমাৰ ওচৰলৈ ৰাসূল নপঠালা কিয় তেতিয়া আমি লাঞ্ছিত আৰু অপমানিত হোৱাৰ আগতেই তোমাৰ নিদৰ্শনাৱলীৰ অনুসৰণ কৰিলোহেঁতেন
قل كل متربص فتربصوا فستعلمون من أصحاب الصراط السوي ومن اهتدى
كوا প্রত্যেকই প্রতীক্ষা করি আছে গতিকে তোমালোক প্রতীক্ষা করা তার পিছত অসিরেই তোমালোকে জানিব পারিবা সরল পথত কোন আছে আর কোনে সৎ পথ অবলম্বন করিছে